এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত থকা মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে জোনাই সমজিলাৰ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। ডঃ শৰ্মাই জোনাই ৰাজহ চক্ৰত 207খন ৰাজহ গাঁও থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ ভূমি বিষয়ক কাম কাজসমূহ ক্ষিপ্ৰতাৰে সমাপন কৰাত সহায় হোৱাকৈ এটা নতুন ৰাজহ চক্ৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিভাগটোৰ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে। তেওঁ লগতে সমজিলাখনৰ গ্ৰামাঞ্চলৰ দ্ৰুত উন্নয়ন সুনিশ্চিত কৰাৰ বাবে আৰু এটা নতুন উন্নয়ন খণ্ড গঠন কৰিবলৈ যাৱতীয় পৰামৰ্শ আগবঢ়ায়। এই বৈঠকতেই মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ বিষয়ে আলোচনা কৰি ধেমাজি জিলাত ইয়াৰ অধীনত ভূমিপট্টা প্ৰদান কৰাৰ পাছত ৰৈ যোৱা অতিৰিক্ত ভূমি চৰকাৰী উন্নয়নমূলক কাম কাজত ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ব্ৰহ্মপুত্ৰ পাৰত মথাউৰি নিৰ্মাণৰ পাছত নতুনকৈ চিনাক্তকৰণ হোৱা ভূমিত বনানীকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ডঃ শৰ্মাই এই ক্ষেত্ৰত বিশেষকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বন বিভাগক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাত বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় নামৰ এটা নতুন ভৱন মুকলি কৰে। এই ভৱন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে মহান চিন্তাবিদ আৰু দাৰ্শনিক স্বামী বিবেকানন্দলৈ গভীৰ প্ৰণিপাত জনায়। অনুষ্ঠানত দিয়া ভাষণত ডঃ শৰ্মাই কয় যে চাহ জনগোষ্ঠী আৰু জনজাতীয় সমাজৰ সেৱাৰ বাবে উৎসৰ্গিত এই আনন্দালয় ভৱনে দক্ষতা উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে জনজাতীয় সমাজখনক আগবঢ়াই লৈ যাব। এনেধৰণৰ আনন্দালয় ভৱনসমূহে ইতিমধ্যে ৰাজ্যৰ চাহ বাগিচাৰ উঠি অহা প্ৰজন্মৰ লগতে জনজাতীয় সমাজখনলৈ শিক্ষামূলক সেৱা আগবঢ়াই আহিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত বৰ্তমান 120টা এনে কেন্দ্ৰ আছে। শিৱসাগৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে। তলাতল ঘৰ প্ৰাংগণত স্বৰ্গদেউ চাউলু চুকাফা সমন্বয় ক্ষেত্ৰ উদ্বোধন আৰু তোৰণ মুকলি কৰি এই সভাৰ শুভাৰম্ভ কৰা হয়। আজিৰ প্ৰথম দিনা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই সমন্বয় ক্ষেত্ৰ আৰু তোৰণ আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ পাছত ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীশৰ্মাই অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী কৰাৰ লগতে দশম শ্ৰেণী পৰ্যন্ত অসমীয়া বিষয় বাধ্যতামূলক কৰাৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰে। কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিনিধিৰ নাম পঞ্জীয়ন, কুইজ প্ৰতিযোগিতা, প্ৰতিনিধি সভাগৃহ উদ্বোধন, বক্তৃতাৰ প্ৰতিযোগিতা আৰু সন্ধিয়াৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ দ্বিতীয় দিনা সাধাৰণ সভাৰ ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক প্ৰতিফলিত কৰি বিশাল শোভাযাত্ৰা উলিওৱা হ'ব। তিনিচুকীয়াৰ ৱমেন্স কলেজৰ 59 সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সমাৰোহ আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ মৃগাংক চৌধুৰীয়ে পতাকা উত্তোলন কৰে। ছাত্ৰ একতা সভাৰ দ্বাৰা সমাৰোহৰ শিখা প্ৰজ্বলন কৰাৰ পাছতেই উদ্বোধনী ভাষণত অধ্যক্ষ ডঃ চৌধুৰীয়ে ছাত্ৰীসকলক ক্ৰীড়াসুলভ মনোভাৱেৰে সকলো খেলতে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ছাত্ৰী একতা সভাৰ সভানেত্ৰী জেৰিনা মৰাণে ছাত্ৰীসকলক ক্ৰীড়াসুলভ মনোভাৱেৰে প্ৰতিটো খেলতে অংশগ্ৰহণ কৰাৰ শপত বাক্য পাঠ কৰোৱায়। উদ্বোধনী অনুষ্ঠানৰ পাছতেই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। মৰিগাঁও জিলাৰ টোপাতলিত থকা কেন্দ্ৰীয় ৰেচম বৰ্ডৰ এৰী মৌলিক বীজ ফাৰ্মত আজি এৰী কৃষি বিজ্ঞান অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ এই কৃষি মেলাত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে গছপুলি ৰোপণৰ লগতে এৰী মুগাৰ প্ৰদৰ্শনীও মুকলি কৰে। তেওঁ এৰী পলুৰ প্ৰতিপালনৰ খাদ্য বৃক্ষ প্ৰস্তুতৰ কৃষি প্ৰণালী নামৰ এখন হাতপুথি উন্মোচন কৰি এৰী উৎপাদনেৰে স্বাৱলম্বী হোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 4গৰাকী কৃষকক পুৰস্কাৰ প্ৰদান কৰি এৰী পালকসকলৰ সৈতেও মত বিনিময় কৰে। পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত 131 সংখ্যক কৃষক শ্বহীদ দিৱসৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে পথৰুঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কৃষি মেলা, কৃষক বিদ্ৰোহ বিষয়ক গ্ৰন্থ, স্মৰণিকা, আলোকচিত্ৰ ইত্যাদিৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা মুকলি কৰাৰ লগতে কৃষক শ্বহীদ প্ৰকল্পত এটা শীততাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহ উদ্বোধন কৰা হয়। পুৱাৰ ভাগত পাথৰিঘাটৰ কৃষক শ্বহীদ বাকৰিত পথৰুঘাটে ৰিঙিয়াৰ শীৰ্ষক প্ৰাইজমানী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰবীণ লোকশিল্পীসকলৰ সন্মিলন আৰু শিল্পী পেঞ্চনপ্ৰাপকসকলক সম্বৰ্ধনা জনোৱাকে ধৰি আন বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45